অসম ভ্ৰমণ বাতিল। বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ 2025-26 বৰ্ষৰ বাবে পৰিষদৰ 843 কোটি টকাৰ বাজেট উত্থাপন। পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। জম্মু কাশ্মীৰৰ পেহেলগামৰ পৰ্যটকৰ বিচৰণস্থলী বেইছৰণত কালি সন্ত্ৰাসবাদীৰ আক্ৰমণত 26 পৰ্যটক নিহত হোৱা ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত নতুন দিল্লীৰ প্ৰধানমন্ত্ৰীৰ বাসভৱনত বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। এই ঘটনাৰ তদন্ত কৰা ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা NIAই ইতিমধ্যে পেহেলগাম আক্ৰমণৰ সৈতে জড়িত 3 পাকিস্তানী সন্ত্ৰাসবাদী আছিফ ফৌজি ওৰফে মুছা, সুলেমান শ্বাহ ওৰফে ইউনুছ আৰু আবু তালহা ওৰফে আছিফৰ ৰেখাচিত্ৰ প্ৰকাশ কৰিছে। ইপিনে এই সন্ত্ৰাসবাদী দলটোৰ বিৰুদ্ধে সেনাবাহিনী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু জম্মু কাশ্মীৰ আৰক্ষীৰ যুটীয়া দলে নিষিদ্ধ অভিযান চলাই আছে। এই অভিযান সেনাবাহিনীৰ নৰ্দাৰ্ণ কমাণ্ডৰ GOC লেফটেনেণ্ট জেনেৰেল MB সুচেন্দ্ৰ কুমাৰে তদাৰক কৰি আছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পেহেলগাম আক্ৰমণৰ সৈতে প্ৰত্যক্ষভাৱে জগৰীয়াসকলৰ বিৰুদ্ধেই নহয়, ইয়াৰ আঁৰত থাকি কাম কৰাসকলৰ বিৰুদ্ধেও ভাৰতে শীঘ্ৰেই নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছে। আজি নতুন দিল্লীত বায়ুসেনা বাহিনীৰ এটা অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এই দৃঢ় মন্তব্য কৰে।
मैं देशवासियों को आश्वस्त करता हूं, घटना के मद्देनजर भारत सरकार वो हर कदम उठाएगी जो जरूरी और उपयुक्त होगा। और हम सिर्फ उन लोगों तक नहीं पहुंचेंगे जिन्होंने इस घटना को अंजाम दिया है, हम उन तक भी पहुंचेंगे जिन्होंने पर्दे के पीछे बैठकर हिंदुस्तान की सरजमी पर ऐसी नापाक हरकतों की साजिशें रची हैं। भारत एक इतनी पुरानी सभ्यता और इतना बड़ा देश है जिसको ऐसे किसी भी आतंकी गतिविधियों से किसी भी सूरत में डराया नहीं जा सकता। मैं देशवासियों को आश्वस्त।
ইয়াৰ আগতে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জম্মুৰ বেইছৰণ বনাঞ্চল ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয়। কালি সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গক তেওঁ নিৰীহ লোকৰ প্ৰাণ কাঢ়ি লোৱা সন্ত্ৰাসবাদীসকলক কোনো কাৰণতে ৰেহাই দিয়া নহ'ব বুলি আশ্বাস দিয়ে। ভাৰতে সন্ত্ৰাসবাদীৰ ওচৰত শিৰ নত নকৰে বুলি তেওঁ উল্লেখ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এই কা পুৰুষালি ভৰা আক্ৰমণৰ সৈতে জড়িতসকলক ৰেহাই দিয়া নহ'ব। শ্ৰীশ্বাহে শ্ৰীনগৰৰ আৰক্ষী নিয়ন্ত্ৰণ কক্ষত নিহতসকললৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে। তেওঁ লগতে আক্ৰমণত আহত হৈ অনন্তনগৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি হৈ থকাসকলৰ স্বাস্থ্যৰ বুজ লয়। কালি পেহেলগামত সংঘটিত এই সন্ত্ৰাসবাদীৰ আক্ৰমণত 26 পৰ্যটকে প্ৰাণ হেৰুৱাইছিল। নিহতসকলৰ ভিতৰত বায়ুসেনা বাহিনীৰ কৰ্পৰেল অৰুণাচল প্ৰদেশৰ টাগে হাইলিয়াঙো আছে। নিহতসকলৰ মৃতদেহ বিশেষ বিমানেৰে শ্ৰীনগৰৰ পৰা তেওঁলোকৰ নিজ নিজ অঞ্চললৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰক্ষীয়ে 3 আক্ৰমণকাৰীৰ স্কেটছ প্ৰকাশ কৰিছে। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ অসম ভ্ৰমণ বাতিল কৰা হৈছে। ৰাষ্ট্ৰপতিগৰাকী কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহাৰ কথা আছিল। এই ভ্ৰমণকালত ৰাষ্ট্ৰপতিগৰাকীয়ে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হ'বলগীয়া 2023 বৰ্ষৰ শংকৰদেৱ বঁটা প্ৰদান অনুষ্ঠান আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ 32 সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা আছিল। ৰাজ্য চৰকাৰে অনিবাৰ্য কাৰণবশতঃ 25 এপ্ৰিলত ৰাষ্ট্ৰপতিগৰাকী উপস্থিত থাকিবলগীয়া শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কাৰ্যসূচী পিছুৱাই দিছে। অৱশ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠান পূৰ্বৰ সূচী অনুসৰি অনুষ্ঠিত হ'ব। ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্য এই অনুষ্ঠানত উপস্থিত থাকিব। জম্মু কাশ্মীৰৰ পেহেলগামত মঙলবাৰে হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সময়ত ঘটনাস্থলীতে উপস্থিত থকা অসমৰ এটা পৰিয়ালৰ কথমপি প্ৰাণ ৰক্ষা পৰে। শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক দেৱাশিষ ভট্টাচাৰ্যই পন্নী পুত্ৰৰ সৈতে বেইছৰণ উপত্যকা ভ্ৰমণৰ বাবে গৈছিল। সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত দেৱাশিষ ভট্টাচাৰ্যৰ পৰিয়ালটোৱে আন বহুতৰে সৈতে গছ গছনিৰ আঁৰত লুকাই আছিল যদিও সন্ত্ৰাসবাদীৰ দলটোৱে তেওঁলোকক বিচাৰি উলিয়ায়। সন্ত্ৰাসবাদীকেইটাৰ সন্মুখত কলিমা পাঠ কৰাৰ বাবে পৰিয়ালটোলৈ গুলীচালনা নকৰিলে বুলি দেৱাশিষ ভট্টাচাৰ্যই আমাৰ শিলচৰৰ সংবাদদাতা আশীৰাণী দাসক টেলিফোনযোগে জনায়। প্ৰায় 2 সময় সমীপতে আশ্ৰয় লৈ পৰৱৰ্তী সময়ত পৰিয়ালটোৱে এখন বাহনত শ্ৰীনগৰলৈ ৰাওনা হয়। পৰিয়ালটো বৰ্তমান নিৰাপদে আছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিৰীহ লোক নিহত হোৱাৰ ঘটনাক গৰিহণা দি আজি শিৱসাগৰৰ নাগৰিক সমাজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। শিৱসাগৰৰ দৌলমুখ চাৰিআলিত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে নাগৰিক সমাজে নাগৰিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে হত্যা হিংসা বন্ধ কৰাৰ দাবী জনায়। ৰাজ্যিক বিজেপিৰ সভাপতি তথা লোকসভাৰ সাংসদ দিলীপ শইকীয়াই পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কা পুৰুষালি আখ্যা দি চৰকাৰক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহান জনাইছে। বিটিআৰ বিধায়িনী পৰিষদৰ দুদিনীয়া বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে। অধিৱেশনৰ প্ৰথম দিনা আজি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে 2025-26 বৰ্ষৰ বাবে পৰিষদৰ 843 কোটি টকাৰ বাজেট উত্থাপন কৰে। বাজেটত চৰকাৰ পৰিচালিত অগ্ৰাধিকাৰ উন্নয়ন আঁচনিৰ অধীনত বিশেষ আবণ্টন দিয়া হৈছে। বাজেটখনক ভাইব্ৰেণ্ট বিটিআৰ অভিযানৰ পৰিকল্পনা বুলি অভিহিত কৰি মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে বাজেটত বহনক্ষম উন্নয়ন, সুশাসন আৰু সামাজিক সমৃদ্ধিৰ মাধ্যমেৰে বড়োলেণ্ড আৰ্হিক শক্তিশালী কৰাৰ লক্ষ্যৰে ব্যাপক পৰিকল্পনা সন্নিৱিষ্ট কৰা হৈছে। তেওঁ লগতে ভাষা, সংস্কৃতি আৰু সাহিত্যৰ প্ৰসাৰৰ বাবে বড়োলেণ্ড সমূহীয়া উন্নয়ন বিভাগ গঠনৰ কথাও ঘোষণা কৰে। চিৰাঙত বড়োলেণ্ড সমূহীয়া সংগ্ৰহালয় আৰু তামোলপুৰত বড়োলেণ্ড আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু হৰ্ষ বিদ্যালয় স্থাপনৰ বিষয়েও তেওঁ উল্লেখ কৰে। বিধায়িনী পৰিষদৰ বিৰোধী পক্ষৰ নেতা বি পি এফৰ দেৰহাছাত মচুমতাৰীয়ে বাজেটখনক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। তেওঁ লগতে অঞ্চলটোৰ জনসাধাৰণৰ কল্যাণ সম্পৰ্কীয় উদ্বেগ দূৰ কৰাত বাজেটখন ব্যৰ্থ হোৱা বুলি সমালোচনা কৰে।
ৰাজ্যত আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত মুখ্যমন্ত্ৰীগৰাকীয়ে তিয়কৰ ৰজাবাৰী খেলপথাৰ আৰু সৰুপথাৰৰ ধুন্দাচাম ক্ৰীড়াসন্থা খেলপথাৰত দুখনকৈ নিৰ্বাচনী সভাত ভাগ লয়। সৰুপথাৰত নিৰ্বাচনী সভাত ভাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বিৰোধীক তীব্ৰ সমালোচনা কৰাৰ লগতে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত এন ডি এ সমৰ্থিত সকলো প্ৰাৰ্থীয়ে জয়লাভ কৰিব বুলি মন্তব্য কৰে। একেখন সভাতে মুখ্যমন্ত্ৰী শৰ্মাই কংগ্ৰেছ সাংসদ গৌৰৱ গগৈকো তীক্ষ্ণ ভাষাৰে সমালোচনা কৰি সাংসদগৰাকীৰ শত্ৰু ৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক থকা বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰী শৰ্মাই আজি মাজুলীৰ ডেকা হেনচুৱাত ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰৰ উদ্দেশ্যে আন এখন সভাত ভাগ লোৱাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে তেওঁ মাজুলীত উপস্থিত হ'ব নোৱাৰিলে। মুখ্যমন্ত্ৰীগৰাকীয়ে ফোনযোগে উপস্থিত জনতাক সম্বোধন কৰি যোৰহাট মাজুলী দলঙৰ নিবিড় আহ্বানৰ প্ৰক্ৰিয়া মে মাহৰ ভিতৰতে সম্পূৰ্ণ হ'ব বুলি প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ঢকুৱাখানাৰ বাটমাৰীত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। ধেমাজিৰ নলবাৰী ৰাজহুৱা খেলপথাৰত মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ মিত্ৰজোঁটৰ প্ৰাৰ্থী বৰদলনী জিলা পৰিষদৰ সদস্য খ্যামালী বৰদেউৰী দৈমাৰী আৰু আঞ্চলিক সদস্য গুণৰী ব্ৰহ্মৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায়। বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত পঞ্চায়তৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ প্ৰচাৰৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আজি বৰচলাত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। সভাপতিগৰাকীৰ সৈতে শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত আৰু বৰচলা সমষ্টিৰ বিধায়ক গণেশ লিম্বুৱেও প্ৰচাৰত ভাগ লয়। সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কোৰীৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। সভাখনত জিলা আয়ুক্তগৰাকীয়ে বিভিন্ন কোষৰ মুৰববীসকলৰ পৰা নিৰ্বাচনী কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। লগতে বেলট পেপাৰ চপোৱা, কেৱল মহিলাৰ দ্বাৰা পৰিচালিত হ'বলগীয়া ভোটগ্ৰহণ কেন্দ্ৰৰ তথ্য আৰু উপলব্ধ সা সুবিধা, ভোটগ্ৰহণৰ বাবে যাৱতীয় সা সামগ্ৰী বিতৰণ সম্পৰ্কে বিতংভাৱে আলোচনা কৰে। বৰপেটা জিলাতো অহা 7 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি জিলা প্ৰশাসনৰ উচ্চ পৰ্যায়ৰ এটা প্ৰতিনিধি দলে বেলট পেপাৰ চপাশাল পৰিদৰ্শন কৰে। জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাৰ নেতৃত্বত দলটোৱে দায়িত্বপ্ৰাপ্ত চপাশালত নিৰ্ধাৰণ কৰি দিয়া নিয়ম অনুসৰি বেলট পেপাৰ চপোৱাৰ কাম হৈছে নে নাই পৰিদৰ্শন কৰে। লগতে চপাশালে প্ৰয়োজনীয় গোপনীয়তা ৰক্ষা কৰিছে নে নাই সেয়াও বুজ লয়। মানকাছৰ জিলা প্ৰশাসনেও দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সকলো প্ৰস্তুতি চলাইছে। জিলাখনৰ 35খন গাঁও পঞ্চায়তত মুঠ 406 ভোটগ্ৰহণ কেন্দ্ৰ আছে। ইয়াৰে 85টা ভোটগ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ আৰু 6টা ভোটগ্ৰহণ কেন্দ্ৰ অতি স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰা হৈছে। জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰতে সুচাৰুৰূপে ভোটগ্ৰহণৰ বাবে লোৱা ব্যৱস্থা সন্দৰ্ভত এনেদৰে কয়।
যিটো আমাৰ পঞ্চায়ত ইলেকশ্যন ৰিলেটেড আমাৰ পলিং ষ্টেচন, যোনটো আমাৰ চেঞ্চিটিভ এণ্ড ভেৰি চেঞ্চিটিভ পলিং ষ্টেচন আছে, সেইখিনি ভিজিট কৰি আমি চাই আছো যে পলিং ডে দিনা কিবা প্ৰব্লেম হ'ব পাৰে নেকি, বা আমাৰ এনেকুৱা পলিং ষ্টেচন য'ত পাষ্টত কিবা ইঞ্চিডেণ্ট ঘটিছে, তেতিয়া আমি তেনেকুৱা পলিং ষ্টেচনখিনি অলপ ভিজিট কৰি আছো এজ পাৰ্ট অফ আমাৰ ইলেকশ্যন প্ৰচিজাৰ্ছ। চেঞ্চিটিভ আমাৰ এৰাউণ্ড 50+ আমাৰ চেঞ্চিটিভ পলিং ষ্টেচন আমাৰ ডিষ্ট্ৰিক্টত আছে, সেইখিনি আমি সবকেইটা ভিজিট কৰি আছো। আমাৰ অবজাৰ্ভাৰ মহোদয় আছে, তেওঁ ভিজিট কৰি আছে, এইখিনি ভিজিটখিনি চলি আছে। আৰু আপোনালোকৰ যোগেদি মই আমাৰ চাউথ চালমাৰা ৰাইজক ক'ব বিচাৰিম যে যিহেতু পঞ্চায়ত ইলেকশ্যন ওচৰত আহি আছে, কিবা তেওঁলোকৰ পলিং ৰিলেটেড কিবা যদি ইছ্যু বা ডাউট আছে, তেওঁলোকৰ নিয়াৰেষ্ট যোন বুথ লেভেল অফিচাৰ থাকে BLO, তেওঁলোকে যোগাযোগ কৰক, আৰু কিবা যদি অসুবিধা আছে, প্ৰব্লেম আছে, তেওঁলোকে জনাওক। আমি কিবা ইছ্যু যদি আছে আগতীয়াকৈ আমি ফাইণ্ড আউট কৰি ছল্ভ কৰিব বিচাৰি আছোঁ।
ৰাজ্যিক মন্ত্ৰীসভাই অসমীয়া ভাষাক ৰাজ্যভাষা হিচাপে প্ৰয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণৰ পাছত উচ্চ শিক্ষা বিভাগে অসমীয়া ভাষাত প্ৰথমখন বিজ্ঞপ্তি প্ৰকাশ কৰিছে। ৰাজ্যৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ স্নাতক শ্ৰেণীত নামভৰ্তিৰ বাবে কালি সমৰ্থ পৰ্টেলৰ মাধ্যমেৰে মানবিশিষ্ট কাৰ্য পৰিচালনা বিধি প্ৰকাশ কৰা হৈছে। এই প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত এটা সহায়ক আৰু সমন্বয় কেন্দ্ৰ স্থাপন কৰা হৈছে।
অসমৰ জনজাতি আৰু বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সাংস্কৃতিক আৰু ভাষিক সংৰক্ষণৰ বাবে লোৱা পদক্ষেপৰ অংশ হিচাপে সদৌ অসম ছাত্ৰ সন্থাই আজি নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ দ্বাৰা ৰাজ্যখনৰ আপুৰুগীয়া পুথি আৰু লিখিত সাহিত্যসমূহৰ ডিজিটেল ৰূপান্তৰ আৰু সংৰক্ষণৰো ব্যৱস্থা লোৱা হ'ব। আজি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল ভট্টাচাৰ্য আৰু অসম জাতীয় বিদ্যালয়ৰ শৈক্ষিক আৰু সামাজিক ন্যাসৰ পৰিচালন ন্যাসৰক্ষী ডঃ নাৰায়ণ শৰ্মাৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰ কৰা হয়। এই উপলক্ষে আয়োজিত সংবাদমেলত ছাত্ৰ সংগঠনটোৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে প্ৰাৰম্ভিক পৰ্যায়ত 10,000তকৈ কম লোকে ব্যৱহাৰ কৰা অসমৰ তিনিটা ভাষা খামিয়াং, টাইফাকে আৰু চিংফুক সংৰক্ষণৰ ওপৰত গুৰুত্ব দিয়া হ'ব। অসম চুক্তিৰ 6 নম্বৰ দফাৰ অধীনত এই ভাষাসমূহ সংৰক্ষণৰ বাবে অসম চৰকাৰৰ সৈতে সংগঠনটোৱে আলোচনা কৰিব বুলি সংবাদমেলত ডঃ ভট্টাচাৰ্যই প্ৰকাশ কৰে।
আমি সদৌ ছাত্ৰ সন্থাই অসমৰ সকলো জনজাতি আৰু জনগোষ্ঠীয় ভাষাৰ সুৰক্ষা আমি বিচাৰোঁ, সংৰক্ষণ বিচাৰোঁ। এনে এটা বিষয়ৰ আগ লৈ আমি দেখিবলৈ পালোঁ যে এই তিনিটা জনগোষ্ঠীৰ ভাষা কোৱা মানুহৰ সংখ্যা 10,000তকৈ কম। আমি খামিয়াং ভাষাটো সংৰক্ষণ কৰাটো আমাৰ সকলোৰে অত্যন্ত দায়িত্ব। তালুকদাৰ ফাউণ্ডেশ্যনৰ লগত আজি আমি বুজাবুজি চুক্তি সম্পাদন কৰিলোঁ, য'ত অসম জাতীয় বিদ্যালয়ৰ আৰ্থ সামাজিক শৈক্ষিক ন্যাস তেখেতসকলৰ উপস্থিতিত এই চুক্তি সম্পাদন কৰা হৈছে। তিনিটা জনগোষ্ঠীৰ ভাষা খামিয়া, টাইফাকে আৰু সিংহো, এই তিনিটা ভাষাৰ আমি ডিজিটেলাইজিঙৰ কাম আমি আৰম্ভ কৰিম। 5 মাহৰ ভিতৰত এই কাম সম্পূৰ্ণ হ'ব আৰু এই কামটো আগুৱাই নিওঁতে খামিয়াং, টাইফাকে আৰু সিংহ জনগোষ্ঠীৰ ছাত্ৰ সংগঠন আৰু সামাজিক সংগঠন বিশিষ্ট ব্যক্তিসকলৰ লগত আমি আলোচনাৰে সহযোগিতাৰে আমি আগবাঢ়ি যাম।
দক্ষিণ শালমৰা মানকাছৰ আৰক্ষীয়ে আজি বাংলাদেশ সীমান্তৱৰ্তী কুকুৰমাৰা চৰত অভিযান চলাই 4,000ৰো অধিক নিচাযুক্ত টেবলেট জব্দ কৰে। মানকাছৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক বৰগৈয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বিয়লি প্ৰায় 5 বজাত কুকুৰমাৰাৰ নূৰ কালাম নামৰ এজন লোকৰ ঘৰত অভিযান চলাই এই টেবলেটসমূহ জব্দ কৰে। জব্দ কৰা টেবলেটৰ মূল্য 10 লাখৰো অধিক হ'ব বুলি অনুমান কৰা হৈছে। কোনো এবিধ সামগ্ৰী ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰিবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়। যদিহে এই উৎপাদনকাৰী বা উদ্যোগীগৰাকী অসমৰ থলুৱা উদ্যোগী হয় তেনেহলে তেওঁ অধিক সংগ্ৰাম কৰিব লাগে। এনে কেইগৰাকীমান উদ্যোগীক লৈয়ে অহা 26 এপ্ৰিল শনিবাৰে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অসমৰ 3গৰাকী নতুন উদ্যমীয়ে তেওঁলোকৰ সফলতাৰ কাহিনী ব্যক্ত কৰিব। এই অনুষ্ঠানৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। IPL ক্ৰিকেট ষ্টেডিয়ামত আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে বিহাৰ আৰু নতুন দিল্লীত হ'বলগীয়া আসন্ন 7ম খেলো ইণ্ডিয়া যুৱ মহোৎসৱলৈ শতাধিক ল'ৰা ছোৱালীৰ এটা বৃহৎ দল প্ৰেৰণ কৰিব। অসমে 4ৰ পৰা 15 মেলৈ হ'বলগীয়া এই প্ৰতিযোগিতাৰ 27টা হিতাৰৰ ভিতৰত 17টাত খেলাৰ যোগ্যতা অৰ্জন কৰিছে। অসমে সাঁতোৰ, ভাৰোত্তোলন, এথলেটিক্স, শ্বুটিং, বক্সিং, চাইক্লিং, থাংকা, টেবুল টেনিছ, যোগাসন, খাটকা, কালাৰিয়াপাট্টু, জুডো, জিমনাষ্টিক্স, মাল্লাখম, চেপাক টাকৰ আৰু ছোৱালীৰ ভলীবল তথা কাবাডীত অংশ ল'ব। বসুধা নামেৰে জনপ্ৰিয় অভিনেতা ফাইলা বসুমতাৰীৰ অন্ত্যেষ্টিক্ৰিয়া আজি বাক্সা জিলাৰ বাঘাজানীৰ নিজা বাসগৃহত সম্পূৰ্ণ বড়ো ৰীতি নীতিৰে সম্পন্ন হয়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 55 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত গুৰুত্বপূৰ্ণ বৈঠক। পেহেলগামৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ অসম ভ্ৰমণ বাতিল। বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ 2025-26 বৰ্ষৰ বাবে পৰিষদৰ 843 কোটি টকাৰ বাজেট উত্থাপন। পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।